এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, কোকৰাঝাৰৰ দতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত আজি মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ 107গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল, চলিত বছৰৰ অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি স্থান পৰিদৰ্শনৰ পাছত মুখ্যমন্ত্ৰীৰ ঘোষণা, ৰাজ্যত মাধ্যমিক স্তৰৰ 2000খন বিদ্যালয়ৰ ভৱন নতুনকৈ নিৰ্মাণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য, আৰু দিল্লী কেপিটেলছক পৰাস্ত কৰি মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত দ্বিতীয়বাৰৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ খিতাপ দখল। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কোকৰাঝাৰৰ দতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি দেৰগাঁৱত নতুন ৰূপত সজাই তোলা অত্যাধুনিক লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰাৰ লগতে একাডেমীৰ আৱাসগৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত জনসভাত দিয়া ভাষণত তেওঁ কয় যে অসম দ্ৰুতগতিত বিকাশৰ দিশে অগ্ৰসৰ হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাজ্যখনলৈ শান্তি ঘূৰি আহিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰচেষ্টাৰ বাবে ৰাজ্যখনৰ প্ৰায় আটাইবোৰ উগ্ৰপন্থী গোট শান্তি আলোচনাৰ বাবে আগবাঢ়ি আহিছে আৰু কেইবাটাও গোটে অস্ত্ৰ সম্বৰণো কৰিছে। ৰাজ্যখনত শান্তি বিৰাজ কৰিছে আৰু ইয়াৰ ফলস্বৰূপে ব্যৱসায়িক খণ্ডৰ উন্নয়ন ঘটিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্যৱসায়িক খণ্ডৰ উন্নয়নৰ ফলত যুৱ প্ৰজন্মৰ বাবে কৰ্ম সংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰকল্পৰ বাবে 3,00,000 কোটি টকা যোগান ধৰিব আৰু ইয়াৰ ফলত আন্তঃগাঁথনি খণ্ড শক্তিশালী হৈ উঠিব। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে কালিৰ দিনটো ৰাজ্যখনৰ আৰক্ষীৰ বাবে এটা সোণালী দিন আছিল আৰু বীৰ লাচিত বৰফুকনলৈ এয়া প্ৰকৃত শ্ৰদ্ধাঞ্জলি। ৰাজ্য চৰকাৰে দেৰগাঁও পুলিচ একাডেমী চৌহদত আৰক্ষী চিকিৎসালয় মহাবিদ্যালয় স্থাপনৰো পৰিকল্পনা কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে পূৰ্বৰ দশকসমূহৰ তুলনাত ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতি উন্নত হৈছে আৰু অপৰাধৰ হাৰ 50%ৰো অধিক হ্ৰাস পাইছে। দেৰগাঁৱৰ অনুষ্ঠানৰ পাছত গৃহমন্ত্ৰীগৰাকী আইজললৈ যায়। তাত তেওঁ দেশৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী আছাম ৰাইফলছৰ প্ৰায় 150 বছৰ পুৰণি চাউনিটো আইজল নগৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ জোখাচাঙলৈ স্থানান্তৰিত কৰা অনুষ্ঠানত ভাগ লয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কালি নিশাটো আইজলৰ ৰাজভৱনত কটায়। নতুন দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে তেওঁ আজি গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলত নতুন ফৌজদাৰী আইন 3খনৰ ৰূপায়ণ সন্দৰ্ভত অঞ্চলটোৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হ'ব। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ 107গৰাকী প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ 37টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ বাবে মুঠ 55গৰাকী আৰু কামৰূপ জিলাৰ 16টা সমষ্টিৰ বাবে 52গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। কামৰূপ জিলাৰ 16টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলে সংশ্লিষ্ট সহকাৰী ৰিটাৰ্ণিং বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰসমূহ দাখিল কৰে। বামুণীগাঁও পৰিষদৰ বাবে মনোনয়ন দাখিলৰ সময়ত বিজেপি প্ৰাৰ্থীগৰাকীৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। এইবেলি ৰাভা হাছং পৰিষদীয় নিৰ্বাচনত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিয়ে পূৰ্বৰ মিত্ৰতা অক্ষুণ্ণ ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেয়েহে 36টা পৰিষদীয় সমষ্টিৰ ভিতৰত 30টাত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু 6টা বিজেপিৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব দিছে। উল্লেখযোগ্য যে 17 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হ'ব। প্ৰাৰ্থীসকলে 19 মাৰ্চৰ বিয়লি 3 বজা পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু একেদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকাও প্ৰকাশ কৰা হ'ব। অহা 2 এপ্ৰিলৰ পুৱা 7 বজাৰ পৰা বিয়লি 3 বজালৈ ভোটগ্ৰহণ হ'ব। 4 এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। চলিত বছৰৰ অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকল্পস্থলী পৰিদৰ্শন কৰি ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰকল্পৰ কাম কাজ দ্ৰুতগতিত চলি আছে আৰু ছমাহৰ ভিতৰত এই কাম সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰা হৈছে। দৌল উৎসৱ উপলক্ষে কালি বটদ্ৰৱাত গোসাঁইৰ ওচৰত সেৱা লোৱাৰ পাছত ভকত বৈষ্ণৱৰ সৈতে মত বিনিময় কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ লগতে আকাশীগংগাৰ মথাউৰি নিৰ্মাণৰ কামো শীঘ্ৰে সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰে। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সম্প্ৰতি সুৰক্ষিত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মহাপুৰুষজনৰ স্মৃতি আৰু কৰ্মৰাজি সংৰক্ষণৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কালি নগাঁৱত আন কেইবাটাও কাৰ্যসূচীৰ অংশ লয়। জিলাখনত শীঘ্ৰেই মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। ডঃ শৰ্মাই নগাঁও চহৰৰ শিৱনগৰত ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত 31,30,00,000 টকা ব্যয়েৰে নিৰ্মীয়মান ডঃ ভূপেন হাজৰিকা কলাতীৰ্থ পৰিদৰ্শন কৰি ইয়াৰ কাম কাজৰ বুজ লয়। এই কলাক্ষেত্ৰত প্ৰেক্ষাগৃহ, কলাবিধিকা, পুথিভঁৰালকে ধৰি বিভিন্ন সুবিধা উপলব্ধ হ'ব। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগক ছমাহৰ ভিতৰত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। ডঃ শৰ্মাই কালি নগাঁৱৰ কৰয়নীৰ সাৰ্বজনীন হেজাৰী ভাওনা মহোৎসৱতো অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত দিয়া ভাষণত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিৰ্মাণ কৰি থৈ যোৱা ৰাজ্যখনৰ আধ্যামিক ভেটিটোৱে নতুন প্ৰজন্মৰ চিন্তা চেতনাৰ উত্তৰণত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে মন্দিৰটোৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে 1 কোটি টকা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। ডঃ শৰ্মাই নগাঁও চহৰৰ সৌন্দৰ্য বৰ্ধনৰ লক্ষ্যৰে নিৰ্মীয়মান মৰিকলং বিলৰ পাৰৰ উদ্যানৰ কামৰ অগ্ৰগতিৰ খতিয়ান লয়। ৰাজ্যত মাধ্যমিক স্তৰৰ 2000খন বিদ্যালয়ৰ ভৱন নতুনকৈ নিৰ্মাণ কৰা হ'ব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাৰ বাঁছবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 7 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নতুন দুমহলীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰি এই কথা প্ৰকাশ কৰে। ইয়াৰ অংশ হিচাপে 2024-25 বৰ্ষৰ 478খন বিদ্যালয়ৰ ভৱন সম্পূৰ্ণকৈ নিৰ্মাণ কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। অসম চৰকাৰে নতুনকৈ গঠন কৰা প্ৰজিকিউচন সঞ্চালকালয়ৰ প্ৰথমগৰাকী সঞ্চালক হিচাপে অধিবক্তা মাখন ফুকনক নিযুক্তি দিয়া হৈছে। গৃহ আৰু ৰাজনৈতিক বিভাগে কালি এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে। একেদৰে সঞ্চালকালয়ৰ উপ সঞ্চালক হিচাপে অধিবক্তা ধনেশ দাস, শান্তনু ভট্টাচাৰ্য আৰু মানস হালৈ নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে প্ৰথমগৰাকী সঞ্চালক হিচাপে নিযুক্তি লাভ কৰা মাখন ফুকনে 2004 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত ফুকনে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তা আৰু অতিৰিক্ত লোক অধিবক্তা হিচাপে দায়িত্ব পালন কৰি 2021 চনৰ পৰা অসম চৰকাৰৰ লোক অধিবক্তা হিচাপে নিয়োজিত হৈ আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই সন্দৰ্ভত কয় যে নিৰপেক্ষ আৰু দক্ষ ন্যায় প্ৰদান ব্যৱস্থা গঢ়ি তোলাৰ বাবে সঞ্চালকালয় গঠন কৰি অসম দেশৰ অন্যতম ৰাজ্য হিচাপে পৰিগণিত হৈছে। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ অৰ্থাৎ NEZCCৰ সহযোগত কালি গুৱাহাটীৰ শিল্পগ্ৰামত মহানগৰীৰ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত একাংশ সাংবাদিকে গান্ধাৰীৰ অভিশাপ নামৰ ভাওনা এখনি পৰিৱেশন কৰে। অসমীয়া ভাষাত পৰিৱেশিত এই ভাওনাখনিৰ উদ্বোধনী অনুষ্ঠানত সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত বিশিষ্ট নৃত্যশিল্পী শাৰদী শইকীয়া, গোবিন্দ শইকীয়া বৰবায়ন, ৰঞ্জুমণি শইকীয়া, বিশিষ্ট অভিনেত্ৰী চেতনা দাস, অসম চলচ্চিত্ৰ উন্নয়ন আৰু বিত্ত নিগমৰ উপাধ্যক্ষ আলেখ্য বৰুৱা, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ঋতুপৰ্ণ দাসৰ পৰিকল্পনা আৰু ডঃ দীপেন দাসৰ পৰিচালনাৰে পৰিৱেশিত এই ভাওনাখন উপভোগ কৰিবলৈ ভালেসংখ্যক লোকৰ সমাগম হয়। প্ৰায় 4 ঘণ্টাজোৰা এই ভাওনাখনত অপেচাদাৰী শিল্পীসকলৰ পেচাদাৰী আৰু আকৰ্ষণীয় অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে। এই ভাওনাখনৰ সূত্ৰধাৰৰূপে ইমন অনুৰাগ, কৃষ্ণৰ চৰিত্ৰত বিমল ভূষণ মহন্ত, গান্ধাৰীৰ চৰিত্ৰত এঞ্জেলা চাংমাই, ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত মৃগাংক শইকীয়া, কৰ্ণৰ চৰিত্ৰত সুনীত কুমাৰ ভূঞা আৰু শকুনিৰ চৰিত্ৰত অভিনয় কৰে অভিজিৎ গোস্বামীয়ে।
আজি আজি পুণ্য লাগে, আজি সকলো লাগে, অতদিন কোতাছিলা তোর চোখন কোতাছিলা পাখা খেলত ধর্মলৈ মনত নপৰিল রজত চলা দ্রৌপদীক প্রকাশ্যে রাজ করতে তেতিয়া তেতিয়া ধর্মলৈ মনত নপৰিল।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত এই ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। পৰিৱৰ্তিত সময়তো দৌল উৎসৱ আৰু ফাকুৱাই অনুৰূপ উৎসাহ উদ্দীপনাৰে জনসাধাৰণক একত্ৰিত কৰি ৰাখিবলৈ সমৰ্থ হৈছে। পূৰ্বে প্ৰাকৃতিক উপাদানেৰে ৰঙৰ উৎসৱ উদযাপন কৰা হৈছিল আৰু এতিয়া সময়ৰ পৰিৱৰ্তন অনুসৰি প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা ৰঙৰ লগতে কৃত্ৰিম ৰং ব্যৱহাৰ কৰা হয় যদিও অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এতিয়াও আধ্যামিক পৰম্পৰা বৰ্তাই ৰাখি এই উৎসৱ উদযাপন কৰা হয়। আকাশবাণী গুৱাহাটীৰ ফাকুৱা বা দৌল উৎসৱৰ ৰং শীৰ্ষক বিশেষ দৃষ্টিপাত অনুষ্ঠানত কালি কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু আমাৰ সংবাদদাতাই এই উৎসৱৰ পৰিৱৰ্তন আৰু আকৰ্ষণ সম্পৰ্কত মত ব্যক্ত কৰে। অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে পৰম্পৰাগতভাৱে উদযাপনৰ আৰম্ভণি কৰা দৌল উৎসৱৰ লগতে বংগত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে আৰম্ভ কৰা হোলী উৎসৱৰ তাৎপৰ্য সম্পৰ্কেও কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ব্যক্ত কৰে। এই অনুষ্ঠানত ডিব্ৰুগড়ৰ অৱসৰী অধ্যাপক লোহিত শইকীয়াই এনেদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
যে ভাবুক কিয় নেখেলিব, আপুনি বেলেগ ধৰ্মৰ মানুহ নেকি? এই ধৰ্মৰ কথা এটা আনিবলৈ বিচাৰে, হয়তো কোনো অবুদান ছাত্ৰত বা অবুদান যুৱকসকলে সেইটো কৰে, বগীত মানুহবিলাকে আচলতে সেইটো ৰং খান্দিবলৈ বাধ্য কৰিব নালাগে, ৰংটো নিজে খান্দিব, নিজৰ উৎসৱ এইটো আচলতে এনেকুৱা এটা মানসিকতা গঢ়ি তুলিব লাগে, এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিব লাগে। আমি এটা সম্প্ৰীতি উৎসৱ হিচাপেও তাক ৰূপ দিব পাৰোঁ, ৰঙৰ উৎসৱ মানে সম্প্ৰীতি উৎসৱ, সেই তেনেকুৱা ধৰণে গঢ়ি তুলিব পাৰোঁ। গতিকে আমি দেখা, আমি সৰু হৈ থাকোঁতে হোলী অৰ্থাৎ ফাকুৱা দৌল বেলেগ আৰু এতিয়া বেলেগ হৈ আহিছে। ইয়াত আমি দেখো যে কিছুমান উৎপতিয়াল আছে যে মানৱদেৱৰ ব্যৱহাৰ কৰিও মানে উৎসৱটো পালন কৰিবলৈ যায়, সেইটো আচলতে হ'ব নালাগে।
দৃষ্টিপাত অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আছিল ৰাজীৱ লোচন বৰঠাকুৰৰ। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি দেৰগাঁৱত 167.40 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমী মুকলি কৰি আৱাস গৃহ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা বাতৰিটো ভিন ভিন শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম লাচিতৰ শৌৰ্যবীৰ্য এতিয়া দেশত প্ৰচাৰ হৈছে। একেটা বাতৰিকে দৈনিক জনমভূমি, আমাৰ অসম, দি চেণ্টিনেল কাকতে ফটো সহকাৰে মুখ্য বাতৰিত স্থান দিছে। মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ উইলমোৰক উভতাই অনাৰ বাবে মহাকাশযানখন ৰাওনা হোৱাৰ বাতৰিটো দৈনিক অসম কাকতে দুই মহাকাশচাৰীক উভতাই আনিবলৈ মহাকাশযান প্ৰেৰণ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে কালি মুঠ 107 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, গীতিকাৰ, সুৰকাৰ তথা সংগীত শিল্পী ডঃ লক্ষ্য হীৰা দাসৰ মৃত্যুৰ বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে অসমৰ বিকাশ আৰু আন্তঃগাঁথনি উন্নত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰা সন্দৰ্ভত কালি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰা মন্তব্যক গভৰ্ণমেণ্ট ফকাছড অন ডেভেলপিং আছাম শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে দেৰগাঁও পুলিচ একাডেমী চৌহদত আৰক্ষী চিকিৎসা মহাবিদ্যালয় স্থাপনৰো পৰিকল্পনা কৰিছে বুলি কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক নিয়মীয়া বাৰ্তা কাকতে পুলিচ মেডিকেল কলেজ স্থাপনৰ চিন্তা ৰাজ্য চৰকাৰৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
গণশিল্পী মঘাই ওজা কলাক্ষেত্ৰই প্ৰতিবছৰে প্ৰদান কৰি অহা গণশিল্পী মঘাই ওজা বঁটা এইবছৰ বিশিষ্ট শিল্পী তথা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ছৈয়দ ছাদুল্লালৈ আগবঢ়োৱা হৈছে। কালি যোৰহাটৰ হাতীগড় নাওখলীয়াত থকা মঘাই ওজা কলাক্ষেত্ৰত সমাজে আয়োজন কৰা গণশিল্পীগৰাকীৰ 45 সংখ্যক মৃত্যু দিৱসত এই ঘোষণা কৰা হয়। উল্লেখযোগ্য যে ছৈয়দ ছাদুল্লা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা 1977 চনতে গণশিল্পীগৰাকীৰ দীঘলীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰি আৰু তেওঁ ঢোলবাদন বাণীবদ্ধ কৰি তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰাখিছিল। কাজিৰঙাত অহা 22 মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা দবা মহোৎসৱৰ আয়োজন কৰা হৈছে। দবা প্ৰতিযোগিতাৰ লগতে মহোৎসৱত শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া দবা কৰ্মশালা, দবা আৰু পৰ্যটন সম্পৰ্কীয় কুইজ, দবা খেলৰ চলচ্চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হ'ব। কহৰাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান উচ্চ মাধ্যমিক বিদ্যালয়ত 10 বছৰ অনুৰ্ধ, 15 বছৰ অনুৰ্ধ আৰু মুকলি শাখাত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মুম্বাই ইণ্ডিয়ানছে যোৱা নিশা অনুষ্ঠিত ফাইনেলত দিল্লী কেপিটেলছক 8 ৰাণত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। খেলখনত মুম্বাই ইণ্ডিয়ানছে প্ৰথমে বেট ধৰি হৰমনপ্ৰীত কৌৰৰ 64 ৰাণৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 149 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দিল্লী কেপিটেলছে 20 অভাৰত 9 উইকেটৰ বিনিময়ত 141 ৰাণহে কৰিবলৈ সমৰ্থ হয়। হৰমনপ্ৰীত কৌৰক প্লেয়াৰ অব দ্য মেচ আৰু নীট শেৱৰ ব্ৰণ্টক প্ৰতিযোগিতাৰ মোষ্ট ভেলুৱেবল প্লেয়াৰ হিচাপে ঘোষণা কৰা হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 17 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। এই সময়ছোৱাত ত্ৰিপুৰা আৰু মিজোৰামৰ কোনো কোনো ঠাইত পাতলীয়া বৰষুণ হ'ব পাৰে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। কোকৰাঝাৰৰ দতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনত আজি মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অংশগ্ৰহণ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ 107 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। চলিত বছৰৰ অক্টোবৰত বটদ্ৰৱা প্ৰকল্পৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি স্থান পৰিদৰ্শনৰ পাছত মুখ্যমন্ত্ৰীয়ে ঘোষণা। ৰাজ্যত মাধ্যমিক স্তৰৰ 2000খন বিদ্যালয়ৰ ভৱন নতুনকৈ নিৰ্মাণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৰ মন্তব্য। আৰু দিল্লী কেপিটেলছক পৰাস্ত কৰি মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত দ্বিতীয়বাৰৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ খিতাপ দখল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 10 বজাত শুনিবলৈ পাব।